ईश्वरलाई नाम र सबै सलाम जनाइ दिएछ आफ्ना सबै लाइफ बर्थडे वेलकम गरिएछ मेरा नाम त किशोर तामाङ मेरा नाम तिमोथी बेसे আপনাকে আজি মই ঈশ্বৰলা কথা লৈ কিনে আইন আছে আজি ঈশ্বৰলা কথা আপনালে 20 মই ক'বলৈ মন যাইছে আজি লা ঈশ্বৰলা কথা মই আপনালে 20 মেথিউ 5:3 মেথিউ 5:3 দেৱৰা লৈ কিনে আইছে ইয়াতে লিখি না আছে আত্মাতে দুখীয়া থকা খান ধনীয়া আছে কেলে কেলে স্বৰ্গীয়া ৰাজা তাইখান নিমতি আছে মই ফ্ৰী আৰু এবাৰ পুৰি নাহনাই দিব আত্মাতে দুখীয়া থকা খান ধনীয়া আছে কিলে কইলে স্বৰ্গীয়া লগা ৰাজা তাইখান নিমতে আছে চ' ইয়াতে মান কি পাই ক'লে আজিলা ঈশ্বৰলা কথা বাৰু ইয়াতে পৰা কি ক'বলৈ মন যায় আছে বুলি ক'লে আপুনি আৰু মই মালা লাইফ ডে মালা জীৱন ডে মান আত্মাতে গৰীব আছে ক'লেতো কি বুজি পায় হয় না মান বেছি ভক্ত মানন আৰু মানন কি বুজে ক'লেতো আত্মাতে গৰীব হ'লে বি গৰীব কুচ ক'লেতো পোৱৰ ইংলিছতে পোৱৰ কয় নাগামিজতে গৰীব হয় না গৰীব দুখীয়া দুখীয়া কোৱাটো মান কি বুজি পাই ক'লেতো যোন মানুহ লগতে পইচা নাই যোন মানুহ পইচাৰ কাৰণে ষ্ট্ৰাগল কৰি আছে পইচাতে একদম কমজোৰ তাহানে দুখীয়া হয় না আত্মাতে দুখীয়া এনেই বুলি ভাবি হ'লা হয়নে হ'লে বি আজি এটি ঈশ্বৰ বৰা যীশু বৰা কি ক'বলৈ মন যায় আছো ক'লেতো এইটোৱে এইটো কথা পইচাতে গৰীব হ'বলৈ পইচাতে গৰীব থকা কাৰণ কি আত্মাতে দুখীয়া আছে এনে কয়লা নহয় এনে কৈ আছে নহয় বুলি ইয়াতে মান কি বুজিব লাগে কৈছিলে তো ইয়াতে যীশু বৰা ক'বলৈ মন যায় তো আত্মাতে গৰীব কৈছোঁ ক'লে তো যোন মানুহ না যোন মানুহ ঈশ্বৰলা আগেতে একদম গৰীব আত্মাতে গৰীব আছে হয় না তাই যোন মানুহ আত্মাতে গৰীব আছে তাই কি কৰি কৈছোঁ ক'লে তো তাইৰ পৰা ঈশ্বৰকে বিচাৰে অ' মই ঈশ্বৰকে লাগে মই ঈশ্বৰকে বিচাৰিব লাগে মই নোযোৰ নোযোৰ মইলা ভাল বা মই কেকো কাম নিদিব মইলা ভালতে মইতো ডিপেণ্ড নকৰিব ইনা ইনা ভাৱে হয়না যোন মানুহ মই ঈশ্বৰলা আগেতে এটা নম্ৰ হৈ কিনে যায় না নম্ৰ হৈ না ঈশ্বৰলা আগেতে যায় হয়না যোনবৰা ভাৱে যোন মানুহ আত্মাতে গৰীব আছে ক'লেতো কোন মানুহ আছে কৈছোঁ ক'লেতো যোন মানুহ ভাৱে মই কি অনুগ্ৰহ লাগে মই কি ঈশ্বৰ লগা অনুগ্ৰহ লাগে মই কি ঈশ্বৰ লগা কৃপা লাগে হয়না মই মইলা লাইফ ডে এভৰি ডে সদায় মই মইলা জীৱন যাই থকা টাইমতে মই ঈশ্বৰ লগা অনুগ্ৰহ লাগে মই ঈশ্বৰ লগা কৃপা লাগে মই ঈশ্বৰকে লাগে হয়না মই ঈশ্বৰকে বিচাৰিব লাগে ঈশ্বৰলৈ আগেৰে যাব লাগে এনেকুৱা ভাবা মানুহে আছে আত্মাতে গৌৰৱ থকা আৰু এতিয়া বাইবেলতে কুইনা আছে এনেয়া মানুহকে কি আছে ধনীয়া আছে এনেকুৱা কুইনা আছে কেলে মানে স্বৰ্গীয়া ৰাজা তাহান কাৰণে নিমতি আছে হয়না আপুনি এনেকুৱা মই আপুনি এনেকুৱা আপুনি আৰু মই এনেকুৱা ভাবিছোঁ ক'লে আজি ঈশ্বৰলা ৰাজা হয়না ঈশ্বৰলা ৰাজা আমি খান কাৰণে নিমতি আছে হয়না এইটো কাৰণে এইটো কুইনা আছে আপুনি আৰু মই ঈশ্বৰলা ৰাজা বিচাৰি আছে না নাই হয়না মই আপুনি আৰু মই আত্মাতে গৰীব হৈ কিনে ঈশ্বৰলা আগেদি যাই না আছে নাই হয়না ঈশ্বৰলা আগেদি যাই না আছে না ঈশ্বৰলা ৰাজাতে আপুনি আৰু মই যাব কাৰণে আজি আপুনি আৰু মই কি লাগে আত্মাতে গৰীব লাগে আপুনি আৰু মই কিমান যদি নিজৰকে হাম্পল কৰি না নিজকে নৰম কৰি কিনে ঈশ্বৰলা আগেদি যাই না আছে কিমান তোক মই আপুনি আৰু মই প্ৰাৰ্থনা কৰা নাই ঈশ্বৰলৈ আগেৰে যাই নাছে না আপুনি আৰু মই ভাবি আছে ইমান কি ভাবিছে মইতো ইমান ভাল মানুহ আছে মইতো ঈশ্বৰলৈ আগেৰে নাযাই লাগিব হ'ব মই ভাল মানুহ আছে মই প্ৰাৰ্থনা নকৰিলিব হৈ যাব অ' মই ভাল মানুহ আছে মই চাৰ্চ নাযাই লাগিব হৈ যাব ইনা ইনা ভাবি আছোঁ ক'লেতো এইটো ঠিক নহয় হয়না নহয় আপুনি আৰু মই ইয়াতে বাইবেলৰ কোনো আছে আপুনি আৰু মই ধনী হ'ব লাগে হ'ব কাৰণে আপুনি আৰু মই কি কৰিব লাগিব আত্মাতে গৰীব হ'ব লাগিব আত্মাতে গৰীব এইটো মতলব আপুনি আৰু মই ঈশ্বৰকে বিচাৰিব লাগে আপোনালা মন বৰা ঈশ্বৰকে বিচাৰি আছে না নাই আপোনালা মন বৰা ঈশ্বৰলৈ আগেৰে যাই আছে না নাই আপোনালা মন লৈ কিনে আপুনি লগা হাংগাৰনেছ লৈ না আপুনি ঈশ্বৰকে কিমানটক আপুনি ভোক লাগি আছে কিমানটক আপুনি ঈশ্বৰকে পিয়াজ লাগি না বিচাৰি আছে হয়না নহয় এইটো লাগি আছে আজি আপুনি আৰু লাইফ ডে মই কি এইটো লাগি আছে আপুনি আৰু মই ব্লেছ হ'বলৈ মন আছে ধনী হ'বলৈ মন আছে ক'লেতো আপুনি আৰু মই আত্মাতে কৰিব লাগে তো মই আজি ইছলা কথাৰ পৰা এইটো পৰাই আপোনালোকে ব্লেছ কৰি আছে আশা কৰিছে আপুনি আন ব্লেছ হ'ব কিনা আশীৰ্বাদ পাব কিনা থেংক ইউ